গীতমালা 119 অধ্যায় আলেফ ধন্য সেইসকল যিসকলৰ আচাৰ ব্যৱহাৰ সিদ্ধ যিসকলে জিহুৱাৰ ব্যৱস্থা অনুসাৰে চলে ধন্য সেইসকল যিসকলে তেওঁ আজ্ঞাবোৰ পালন কৰে যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে তেওঁলোকে অন্যায় নকৰে জিহুৱাৰ পথত চলে তোমাৰ আদেশবোৰ যত্নেৰে পালন কৰিবলৈ তুমি আমাক আজ্ঞা কৰিলা উহ মোৰ পদবোৰ সুস্থিৰ হওক মই যেন তোমাৰ বিধিবোৰ পালন কৰিব পাৰোঁ যেতিয়া তোমাৰ সকলো আজ্ঞাৰ প্ৰতি মই দৃষ্টি ৰাখি চলিম তেতিয়া মই লজ্জিত নহ'ম তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰ যেতিয়া মই শিকো তেতিয়া মই শুদ্ধ মনেৰে তোমাৰ ধন্যবাদ কৰিম মই তোমাৰ বিধিবোৰ পালন কৰিম মোক নিচেকৈ পৰিত্যাগ নকৰিবা বেইত যুৱকে যেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে মই সমস্ত মনেৰে তোমাক বিচাৰিছো তুমি মোক তোমাৰ আজ্ঞা পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা তোমাৰ বাক্য মই মোৰ হৃদয়ত সঞ্চয় কৰি ৰাখিছো যেন তোমাৰ অহিতে পাপ নকৰোঁ ধন্য তুমি হে জিহুৱা মোক তোমাৰ বিধিবোৰ শিকোৱা তোমাৰ মুখৰ সকলো ধাৰ্মিক শাসন প্ৰণালী মই নিজ উঠেৰে বৰ্ণনা কৰিলোঁ ধন সম্পদত লোকে যিমান আনন্দ পায় তোমাৰ আজ্ঞাৰ পথত চলি মই তাতোকৈ অধিক আনন্দ পাওঁ মই তোমাৰ আদেশবোৰ ধ্যান কৰিম তোমাৰ সকলো পথলৈ মনোযোগ দিম মই তোমাৰ বিধিবোৰত আনন্দিত হ'ম মই তোমাৰ বাক্য নাপাহৰিম গিমেল তোমাৰ দাখলৈ প্ৰচুৰ মংগল কৰা যাতে মই জীয়াই থাকোঁ আৰু তোমাৰ বাক্য পালন কৰিব পাৰোঁ মোৰ চকু মুকলি কৰি দিয়া যাতে মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয়বোৰ দেখা পাওঁ মই পৃথিৱীত প্ৰৱাসী মাথোন তোমাৰ আজ্ঞাবোৰ মোৰ পৰা লুকুৱাই নাৰাখিবা সকলো সময়তে তোমাৰ শাসন প্ৰণালীবোৰ জানিবলৈ মোৰ প্ৰাণ আকাংক্ষাত ভগ্ন হৈছে তুমি অহংকাৰীবোৰক ধমকি দিছা তেওঁলোকটো হাবগ্ৰস্ত তোমাৰ আজ্ঞা পথৰ পৰা ভ্ৰান্ত হৈ ঘূৰি ফুৰে তেওঁলোকৰ অপ্ৰমাণ আৰু নিন্দা মোৰ পৰা দূৰ কৰা কিয়নো মই তোমাৰ আজ্ঞাবোৰ পালন কৰি আহিছো যদি শাসনকৰ্তাসকলেও বহি মোৰ অহিতে কথা কয় তথাপিও তোমাৰ দাসে তোমাৰ বিধিবোৰ ধ্যান কৰিব তোমাৰ আজ্ঞাবোৰ মোৰ আনন্দৰ বিষয় সেইবোৰে মোক পৰামৰ্শ দিয়ে ডালেট মোৰ প্ৰাণ ধূলিত সংলগ্ন তোমাৰ বাক্য অনুসাৰে মোক সঞ্জীৱিত কৰা মোৰ জীৱনৰ পথৰ কথা মই তোমাক জনালো আৰু তুমি মোক উত্তৰ দিলা মোক তোমাৰ বিধিবোৰ শিকোৱা তোমাৰ আজ্ঞাৰ পদবোৰ মোক বুজাই দিয়া তাতে মই তোমাৰ আচৰিত কাৰ্যবোৰ ধ্যান কৰিম দুখত মোৰ প্ৰাণ দ্ৰৱীভূত হৈছে তোমাৰ বাক্য অনুসাৰে মোক সবল কৰা মোৰ পৰা মিছা কথা পথ দূৰ কৰা দয়া কৰি তোমাৰ ব্যৱস্থাৰ শিক্ষা মোক দান কৰা মই বিশ্বস্ততাৰ পথ মনোনীত কৰিলোঁ মই তোমাৰ শাসন প্ৰণালীবোৰ মোৰ সন্মুখত ৰাখিলোঁ হে জিহুৱা মই তোমাৰ আজ্ঞাবোৰত আসক্ত হৈছোঁ তুমি মোক লজ্জিত হ'বলৈ নিদিবা তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম কাৰণ তুমি মোৰ হৃদয় মেলি দিলা হে জিহুৱা তোমাৰ বিধিবোৰৰ পথৰ সম্বন্ধে মোক শিকোৱা তাতে মই শেষলৈকে তাক পালন কৰিম তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰোঁ সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰোঁ তোমাৰ আজ্ঞা পথত মোক চলোৱা কিয়নো তাতেই মই সন্তোষ পাওঁ তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা স্বাৰ্থপৰ লোভলৈ আকৰ্ষিত নকৰিবা অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা, তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা, তোমাৰ সেই দাসৰ প্ৰতি তোমাৰ প্ৰতিজ্ঞা পূৰ্ণ কৰা, যি প্ৰতিজ্ঞা তোমালৈ ভয়কাৰী লোকৰ বাবে তুমি স্থিৰ কৰিলা। মোৰ দুৰ্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰোঁ, কিয়নো তোমাৰ শাসন প্ৰণালীবোৰ মংগলময়। চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছো, তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা। বাপ, হে জিহুৱা, তুমি মোক তোমাৰ সুস্থিৰ প্ৰেমৰ ভাগী হ'বলৈ দিয়া, তোমাৰ প্ৰতিজ্ঞা অনুসাৰে তোমাৰ পৰিত্ৰাণৰ ভাগী কৰা, তেতিয়া মোক নিন্দা কৰা সকলক মই উত্তৰ দিব পাৰিম, কিয়নো মই তোমাৰ বাক্যত ভৰসা কৰোঁ। তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নল'বা, কিয়নো তোমাৰ শাসন প্ৰণালীৰ ওপৰত মোৰ আশা আছে। যুগে যুগে অনন্তকাল মই তোমাৰ ব্যৱস্থা মানি চলিম, মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম, কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ। তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক'ম, মই লজ্জিত নহ'ম। তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ, কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ, তোমাৰ আজ্ঞাবোৰ মই পবিত্ৰ বুলি জ্ঞান কৰোঁ, কাৰণ মই সেইবোৰ ভাল পাওঁ, মই তোমাৰ বিধিবোৰ ধ্যান কৰিম। জৈন, তোমাৰ এই দাসৰ আগত তুমি যি প্ৰতিজ্ঞা কৰিছিলা তাক তুমি সোঁৱৰণ কৰা, তাৰ দ্বাৰাই তুমি মোক আশা দিছিলা, দুখৰ সময়ত এইয়ে মোৰ সান্ত্বনা হয়, তোমাৰ প্ৰতিজ্ঞাই মোক সঞ্জীৱিত কৰে। অহংকাৰীবোৰে মোক অতিশয় ঠাট্টা বিদ্ৰূপ কৰে, তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই। হে জিহুৱা, মই তোমাৰ পূৰ্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰোঁ আৰু মই নিজেই সান্ত্বনা লভোঁ। দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্ৰোধ প্ৰজ্বলিত হয়, কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে। মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে। হে জিহুৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ আৰু তোমাৰ ব্যৱস্থা মানি চলোঁ। এইয়েই মোৰ অভ্যাস যে মই তোমাৰ আজ্ঞাবোৰ পালন কৰি চলোঁ। হেত, জিহুৱা মোৰ অধিকাৰৰ অংশ, মই তোমাৰ বাক্যমতে চলিবলৈ প্ৰতিজ্ঞা কৰিলোঁ। মই মোৰ সমস্ত চিতেৰে তোমাৰ অনুগ্ৰহ বিচাৰিছোঁ, তোমাৰ বাক্য অনুসাৰে তুমি মোলৈ কৃপা কৰা। মই মোৰ পদবোৰৰ বিষয়ে চিন্তা কৰিলোঁ আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ। মই শীঘ্ৰেই তুমি দিয়া আজ্ঞাবোৰ পালন কৰিলোঁ, পলম নকৰিলোঁ। যদিও দুষ্টবোৰৰ জৰীত মই বান খাই আছোঁ, তথাপিও মই তোমাৰ ব্যৱস্থা পাহৰি নাযাওঁ। তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰৰ কাৰণে মই মাজনিশা তোমাৰ স্তূপ কৰিবলৈ উঠোঁ। যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী। হে জিহুৱা, পৃথিৱী তোমাৰ দয়াৰে পৰিপূৰ্ণ, মোক তোমাৰ বিধিবোৰ শিকোৱা। তেইত, তুমি তোমাৰ দাসলৈ মংগল ব্যৱহাৰ কৰিলা, হে জিহুৱা, তোমাৰ বাক্য অনুসাৰে কৰিলা, তুমি মোক ভাল বিচাৰ বুদ্ধি আৰু জ্ঞান শিকোৱা, কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ। কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হলে মই তোমাৰ বাক্য পালন কৰিছোঁ। তুমি মংগলময় আৰু মংগলৰ কাৰ্য কৰা, মোক তোমাৰ বিধিবোৰ শিকোৱা। অহংকাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে, কিন্তু মই হলে সমস্ত চিতেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ। তেওঁলোকৰ হৃদয়ত সত্যতা নাই, কিন্তু মই হলে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ। মই যি কষ্ট পাইছোঁ সেয়ে মোৰ পক্ষে শুভজনক, তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছোঁ। তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈও বহুমূল্য। ইউথ, তোমাৰ হাতেই মোক চৰ্জিলে, মোক গঠন কৰিলে, তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান বুদ্ধি দান কৰা। তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ'ব, কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ। হে যীহোৱা, মই জানো যে তোমাৰ বিচাৰবোৰ ন্যায়পূৰ্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা। তোমাৰ এই দাসৰ ওচৰত তুমি যি প্ৰতিজ্ঞা কৰিলা, সেই অনুসাৰে তোমাৰ গভীৰ প্ৰেম মোৰ সান্তনা হওক, মোলৈ তোমাৰ কৃপা নামি আহক, যাতে মই জীয়াই থাকিব পাৰোঁ, কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে। অহংকাৰী লোকে লাজ পাওক, কিয়নো তেওঁলোকে মিছা কথা কৈ মোৰ সৰ্বনাশ কৰিলে। কিন্তু হলে মই তোমাৰ আদেশবোৰ ধ্যান কৰিম, যিসকলে তোমাক ভয় কৰে তেওঁলোক মোলৈ ঘূৰক, যাতে তেওঁলোকে তোমাৰ আজ্ঞাবোৰ জানিব। মোৰ অন্তকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ'ম। কফ, তুমি মোক ৰক্ষা কৰাৰ প্ৰতীক্ষাত থাকোঁতে থাকোঁতে মোৰ প্ৰাণ ক্ৰমশ অৱশ হৈ গৈছে। মই তোমাৰ বাক্যত আশা কৰিছোঁ, তোমাৰ বাক্যৰ প্ৰতিজ্ঞাপূৰ্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে। মই সুধিলোঁ, কেতিয়া তুমি মোক সান্তনা দিবা? কিয়নো মই ধোঁৱাত থকা চামৰাৰ দ্ৰাক্ষাৰ ৰস থলীৰ নিচিনা হ'লোঁ, তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই। তোমাৰ দাসে ইমান কাল সহন কৰি থাকিব? মোক তাৰণা কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা? অহংকাৰীবোৰে মোৰ বাবে গাঁত খান্দিছে, তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগ্ৰামী নহয়। তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য, লোকসকলে অকাৰণতে মোক তাৰণা কৰে, তুমি মোক সহায় কৰা। তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে, কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই। তোমাৰ গভীৰ প্ৰেমত তুমি মোক সঞ্জীৱিত কৰা, তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম। লামেদ, যীহোৱা অনন্তকাললৈকে বিদ্যমান, তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে। পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী, তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে। তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে, কিয়নো সকলোৱে তোমাৰ অধীনৰ দাস। তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ'লহেঁতেন। মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম, কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰাই সঞ্জীৱিত কৰিলা। মই তোমাৰেই, মোক ৰক্ষা কৰা, কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ। দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে, কিন্তু মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ। মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ, কিন্তু তোমাৰ আজ্ঞা অসীম। মেইম, উহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ, সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়। তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানবান কৰি তোলে, কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে। মোৰ সকলো শিক্ষা গুৰুতকৈ মই জ্ঞানবান, কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়। মই বৃদ্ধ লোকসকলতকৈও অধিক বুজো, কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছো। মই সকলো কুপথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ, যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰোঁ। মই তোমাৰ ধাৰ্মিক শাসন প্ৰণালীবোৰৰ পৰা আঁতৰি যোৱা নাই, কিয়নো তুমি নিজেই মোক শিক্ষা দিলা। তোমাৰ বাক্যবোৰ মোৰ জিভাত কেনে মিঠা লাগে, সেয়ে মোৰ মুখত মৌ কোঁহতকৈও মিঠা লাগে। তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰোঁ, সেইবাবে মই সকলো মিছা পথ ঘৃণ কৰোঁ। নুন, তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপস্বৰূপ আৰু মোৰ পথৰ দীপ্তিস্বৰূপ। তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালো আৰু স্থিৰ কৰিলোঁ। হে জিহুৱা, মই অতিশয় দুখ পাইছোঁ, তোমাৰ বাক্য অনুসাৰে মোক পুনৰাই সঞ্জীৱিত কৰা। হে জিহুৱা, মোৰ মুখে কৰা প্ৰশংসাৰ স্তুতিৰ উৎসৰ্গৰ তুমি গ্ৰহণ কৰা আৰু তোমাৰ শাসন প্ৰণালীবোৰ মোক শিকোৱা। মই মোৰ প্ৰাণ সদায় হাতত লৈ ফুৰিছো, তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই। দুষ্টবোৰে মোলৈ ফান পাতিলে, তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই। তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য, সেইবোৰ মোৰ মনৰ আনন্দজনক। চিৰকাললৈকে তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ। সামেক, দুই মনৰ লোকক মই ঘিণ কৰোঁ, কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ। তুমি মোৰ গুপ্ত স্থান আৰু ঢাল, তোমাৰ বাক্যতে মই আশা কৰোঁ। সেই কুকাৰ্য কৰা লোক মোৰ ওচৰৰ পৰা দূৰ হোৱা, মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম। তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম। মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা। মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম। তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱাসকলক তুমি অগ্ৰাহ্য কৰা, কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ। পৃথিৱীৰ সকলো দুষ্টক তুমি মৈলাৰ দৰে গণ্য কৰি দূৰ কৰা, এইকাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ। তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে, তোমাৰ শাসন প্ৰণালীবোৰক মই ভয় কৰোঁ। অইন, মই ন্যায় বিচাৰ আৰু সৎ কাৰ্য কৰিলোঁ, মোক উপদ্ৰৱকাৰীবোৰৰ হাতত এৰি নিদিবা। তুমি তোমাৰ এই দাসৰ মংগলৰ দায়িত্ব লোৱা, অহংকাৰীবোৰক মোৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিবা। তোমাৰ ধাৰ্মিকতাযুক্ত প্ৰতিজ্ঞা পূৰ্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুৰ্বল হৈ গৈছে। তোমাৰ গভীৰ প্ৰেম অনুসাৰে তোমাৰ দাসলৈ ব্যৱহাৰ কৰা, তোমাৰ বিধিবোৰ মোক শিকোৱা। মই তোমাৰ দাস, মোক বুধ শক্তি দিয়া, যেন তোমাৰ আজ্ঞাবোৰ বুজিব পাৰোঁ। হে জিহুৱা, এতিয়া তোমাৰ কাৰ্য কৰাৰ সময় হৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে। মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ, সেইবোৰক সোণতকৈ শুদ্ধ সোণতকৈও ভাল পাওঁ। এইকাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো। মই সকলো মিছা পথ ঘিণ কৰোঁ। পেই, তোমাৰ আজ্ঞাবোৰ আচৰিত, সেইবাবে মোৰ প্ৰাণে সেইবোৰ পালন কৰে। তোমাৰ বাক্য প্ৰকাশিত হ'লে দীপ্তি দিয়ে, সৰল মনৰ লোকক বুজন শক্তি দান কৰে। মই মুখ মেলি সোপাইছিলোঁ, কিয়নো মই তোমাৰ আজ্ঞাৰ বাবে অতিশয় হাবিয়াস কৰিলোঁ। তোমাৰ নাম ভালপোৱাসকলৰ প্ৰতি তুমি যেনে ৰীতি কৰা, তেনেদৰে মোলৈও ঘূৰি মোৰ প্ৰতি কৃপা কৰা। তোমাৰ প্ৰতিজ্ঞা অনুসাৰে মোৰ খোজ সুস্থিৰ কৰি ৰাখা আৰু কোনো অধৰ্মক মোৰ ওপৰত অধিকাৰ কৰিবলৈ নিদিবা। মানুহৰ উপদ্ৰৱৰ পৰা মোক মুক্ত কৰা, তাতে মই তোমাৰ আদেশবোৰ পালন কৰিম। তোমাৰ দাসৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, তোমাৰ বিধিবোৰ মোক শিকোৱা। মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে। সাধেই, হে জিহুৱা, তুমি ধাৰ্মিক আৰু তোমাৰ ন্যায় বিচাৰ যথাৰ্থ। তুমি সকলো বিশ্বস্ততা আৰু ধাৰ্মিকতাত তোমাৰ আজ্ঞাবোৰৰ আদেশ দিলা। তোমাৰ উৎসাহে মোক গ্ৰাস কৰিছে, কাৰণ মোৰ শত্ৰুবোৰে তোমাৰ বাক্যবোৰ পাহৰিলে। তোমাৰ প্ৰতিজ্ঞা উত্তম বুলি প্ৰমাণিত হৈছে, সেয়ে তোমাৰ দাসে তাক ভাল পায়। যদিও মই সামান্য আৰু তুচ্ছ, তথাপিও মই তোমাৰ আদেশবোৰ পাহৰা নাই। তোমাৰ ধাৰ্মিকতা চিৰস্থায়ী ধাৰ্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য। সংকট আৰু দুৰ্দশা মোৰ ওপৰত আহিল, তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ। তোমাৰ আজ্ঞাবোৰ অনন্তকাললৈকে ধাৰ্মিক, মোক বুজা শক্তি দিয়া, তাতে মই জীয়াই থাকিম। কুফ। মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে জিহুৱা, মোক উত্তৰ দিয়া, মই তোমাৰ বিধিবোৰ পালন কৰিম। মই তোমাকেই মাতিছো, মোক উদ্ধাৰ কৰা, মই তোমাৰ সকলো আজ্ঞা মানি চলিম। মই প্ৰভাতৰ আগেয়ে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ, তোমাৰ বাক্যবোৰত আশা কৰিলোঁ। ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়, যেন তোমাৰ প্ৰতিজ্ঞাৰ ধ্যান কৰিব পাৰোঁ। তোমাৰ গভীৰ প্ৰেম অনুসাৰে মোৰ স্বৰ শুনা, হে জিহুৱা, তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰাই সঞ্জীৱিত কৰা। কুকাৰ্য কৰি মোক তাৰণা কৰাসকল ওচৰ চাপি আহিছে, তেওঁলোক তোমাৰ ব্যৱস্থাৰ পৰা দূৰৈত থাকে। কিন্তু হে জিহুৱা, তুমি ওচৰ আৰু তোমাৰ সকলো আজ্ঞা সত্য। বহুত দিনৰ আগেয়ে মই তোমাৰ আজ্ঞাবোৰৰ পৰা জানিছো যে তুমি সেইবোৰ চিৰকালৰ কাৰণে স্থাপন কৰিলা। ৰেচ। তুমি মোৰ দুখলৈ দৃষ্টি কৰা আৰু মোক উদ্ধাৰ কৰা, কিয়নো মই তোমাৰ ব্যৱস্থা নাপাহৰো। মোৰ পক্ষে বিবাদ নিষ্পত্তি কৰা আৰু মোক মুক্ত কৰা। তোমাৰ বাক্যত কৰা প্ৰতিজ্ঞা অনুসাৰে মোক পুনৰাই সঞ্জীৱিত কৰা। দুষ্টবোৰৰ পৰা পৰিত্ৰাণ দূৰৈত থাকে, কিয়নো তেওঁলোকে তোমাৰ বিধিবোৰ নিবিচাৰে। হে জিহুৱা, তোমাৰ কৰুণা অনেক বেছি, তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰাই সঞ্জীৱিত কৰা। মোৰ তাৰণাকাৰী আৰু শত্ৰু অনেক, কিন্তু মই তোমাৰ আজ্ঞাবোৰৰ পৰা আঁতৰি যোৱা নাই। মই বিশ্বাসঘাতকবোৰক দেখি ঘিণ কৰোঁ, কাৰণ তেওঁলোকে তোমাৰ বাক্য পালন নকৰে। চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ। হে জিহুৱা, তোমাৰ সুস্থিৰ প্ৰেম অনুসাৰে মোক পুনৰাই সঞ্জীৱিত কৰা। তোমাৰ সমস্ত বাক্য সত্য, তোমাৰ প্ৰত্যেকটো ধাৰ্মিক শাসন প্ৰণালী চিৰকাল স্থায়ী। চীন। অধিকাৰীসকলে মোক অকাৰণে তাৰণা কৰে, কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে। মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱাজনে আনন্দ কৰে। মই মিছাক ঘৃণাও আৰু তুচ্ছ কৰোঁ, কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ। তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰৰ কাৰণে মই দিনে 7 বাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ। যিসকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়, একোতেই তেওঁলোক উজুতি নাখায়। হে জিহুৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছো, মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ। মোৰ প্ৰাণে তোমাৰ আজ্ঞাবোৰ পালন কৰিলে, মই সেইবোৰক অতি প্ৰেম কৰোঁ। মই তোমাৰ আদেশ আৰু আজ্ঞাবোৰ পালন কৰিলোঁ, কিয়নো মোৰ সকলো পথ তোমাৰ সন্মুখতে আছে। তাব। হে জিহুৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক, তোমাৰ বাক্য অনুসাৰে মোক বোধ শক্তি দান কৰা। মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক, তোমাৰ প্ৰতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা। মোৰ ওঠত তোমাৰ প্ৰশংসা উপচি পৰক, কিয়নো তুমি মোক তোমাৰ বিধিবোৰ শিকাইছা। মোৰ জিভাই তোমাৰ প্ৰতিজ্ঞাৰ গীত গাওক, কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূৰ্ণ। তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক, কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ। হে জিহুৱা, মই তোমাৰ পৰিত্ৰাণলৈ আকাংক্ষা কৰিছোঁ, তোমাৰ ব্যৱস্থা মোৰ আনন্দৰ বিষয়, মোক জীয়াই থাকিবলৈ দিয়া, যাতে মই তোমাৰ প্ৰশংসা কৰিব পাৰোঁ। তোমাৰ শাসন প্ৰণালীবোৰে মোক সহায় কৰক, হেৰুৱা মেৰ ছাগৰ দৰে মই ভ্ৰান্ত হলো। তোমাৰ দাসক তুমি বিচাৰি লোৱা, কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।